श्रेया आकाशवाणी। বাতৰি পঢ়িছো মৰমী কাশ্যপে। লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত আজি 12খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ 88খন আসনৰ বাবে ভোটগ্ৰহণ চলি আছে। অসমৰ 5টা সংসদীয় সমষ্টি দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও 9,133টা ভোটগ্ৰহণ কেন্দ্ৰত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ চলি আছে। ভি ভি পেট শ্লিপৰ সৈতে ই ভি এমৰ জৰিয়তে হোৱা ভোটদানৰ 100% ভোটৰ সত্যাসত্য নিৰূপণৰ বাবে অনুৰোধ জনাই দাখিল কৰা আবেদন উচ্চতম ন্যায়ালয়ে অগ্ৰাহ্য কৰিছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজিৰ খেলত পাঞ্জাব কিংছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি আছে। এই পৰ্যায়ত 12খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ 88খন আসনক সামৰি লোৱা হৈছে। সমষ্টিকেইটাৰ লগতে আউটাৰ মণিপুৰ লোকসভা সমষ্টিৰ বাকী অংশৰ বাবেও ভোটগ্ৰহণ চলি আছে। আজি ভোটগ্ৰহণ অনুষ্ঠিত হোৱা সমষ্টিকেইটাৰ ভিতৰত অসম আৰু বিহাৰৰ 5টাকৈ, কেৰালাৰ 20টা, কৰ্ণাটকৰ 14টা, ৰাজস্থানৰ 13টা, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ 8টাকৈ, মধ্যপ্ৰদেশৰ 6টা, পশ্চিমবংগ আৰু ছত্তীশগড়ৰ 3টাকৈ তথা মণিপুৰ, ত্ৰিপুৰা আৰু জম্মু কাশ্মীৰৰ 1টাকৈ সমষ্টি আছে। মধ্যপ্ৰদেশৰ বেতুল সংসদীয় সমষ্টিৰ বাবেও দ্বিতীয় পৰ্যায়তে ভোটগ্ৰহণ হোৱাৰ কথা আছিল যদিও বি এছ পিৰ প্ৰাৰ্থীগৰাকীৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোত ভোটগ্ৰহণ তৃতীয় পৰ্যায়লৈ পিছুৱাই দিয়া হৈছে। এই পৰ্যায়ত আউটাৰ মণিপুৰ সংসদীয় সমষ্টিৰ 4গৰাকী প্ৰাৰ্থীসহ মুঠ 1,202গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় হ'ব। ভোটগ্ৰহণ সুকলমে সম্পন্ন কৰাৰ বাবে 1,67,000 ভোটগ্ৰহণ কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে আৰু 16,00,000ৰো অধিক নিৰ্বাচনী বিষয়াক নিয়োজিত কৰা হৈছে। এই পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা আগশাৰীৰ নেতাসকলৰ ভিতৰত কংগ্ৰেছৰ ৰাহুল গান্ধী, চি পি আই নৰ এনি ৰাজা, কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰ, কংগ্ৰেছ নেতা শশী থাৰুৰ, বিজেপিৰ তেজস্বী সূৰ্য, হেমা মালিনী, অৰুণ গোৱেল, কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামী, বিজেপিৰ দিলীপ শইকীয়া, পৰিমল শুক্লবৈদ্য আৰু কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ অন্যতম। আউটাৰ মণিপুৰ সংসদীয় সমষ্টিত ভোটগ্ৰহণ শান্তিমূলকভাৱে চলি আছে। পুৱা 7 বজাত আৰম্ভ হোৱা ভোটগ্ৰহণ বিয়লি 4 বজাত অন্ত পৰিব। সংসদীয় সমষ্টিটোত মুঠ 848টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰ ভিতৰত 401টা অতি স্পৰ্শকাতৰ। দ্বিতীয় পৰ্যায়ত অসমত দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁৱৰ মুঠ 9,133টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ চলি আছে। শিলচৰ সংসদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যই আজি পুৱাৰ ভাগতে সমষ্টিটোৰ ঢলাইত ভোটৰ অধিকাৰ সাব্যস্ত কৰে। নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে মৰিকলং উচ্চ মাধ্যমিক বিদ্যালয়ত আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই বেজেৰাত ভোটদান কৰে। আনহাতে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে বটদ্ৰৱা দেউৰাবৰী প্ৰাথমিক বিদ্যালয়ত পুৱাৰ ভাগতে ভোটদান কৰে। নগাঁও সংসদীয় সমষ্টিৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাই উলিয়াগাঁও বালিকা মজলীয়া বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত নিজৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰে। চামগুৰি বিধানসভা সমষ্টিৰ বিধায়ক তথা কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে নগাঁও সংসদীয় সমষ্টিৰ অন্তৰ্গত 165 নম্বৰ কৰৈগুৰি মজলীয়া বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰে। মন্ত্ৰী পীযুষ হাজৰিকায়ো মৰাকলং প্ৰাথমিক বিদ্যালয় ভোটকেন্দ্ৰত ভোটদান কৰে। অসমত দিনৰ 1 বজালৈকে 43.3% ভোটদান হৈছে। আয়োগৰ তথ্য অনুসৰি দৰং, ওদালগুৰি সংসদীয় সমষ্টিত 49.72%, ডিফুত 46.40%, কৰিমগঞ্জত 49.14%, শিলচৰত 40.23% আৰু নগাঁও লোকসভা সমষ্টিত 44.48% ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে। অসম আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে ৰাজ্যৰ জটিল ভোটকেন্দ্ৰসমূহত অৰ্ধসামৰিক বাহিনীৰ জোৱানক সুৰক্ষাৰ দায়িত্ব অৰ্পণ কৰা হৈছে আৰু 4,745টা ভোটকেন্দ্ৰত ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে। ইপিনে নিৰ্বাচনৰ সময়ছোৱাত সীমান্ত অঞ্চলত সুৰক্ষাৰ দিশটোত বিশেষ গুৰুত্ব আৰোপ কৰি ৰাজ্যখনৰ আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তসমূহ চীল কৰি দিয়া হৈছে। লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হৈছে। এই পৰ্যায়ৰ বাবে কালি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আছিল। ইচ্ছুক প্ৰাৰ্থীসকলে 29 এপ্ৰিললৈকে মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব। এই পৰ্যায়ত দেশৰ 9খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ 94টা সংসদীয় সমষ্টিৰ বাবে 13 মে'ত ভোটগ্ৰহণ কৰা হ'ব। ইফালে লোকসভা নিৰ্বাচনৰ 5ম পৰ্যায়ৰ বাবে আজি অধিসূচনা জাৰি কৰা হ'ব। এই পৰ্যায়ত 6খন ৰাজ্য আৰু 2টা কেন্দ্ৰীয়শাসিত অঞ্চলৰ 49টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ৰ বাবে 3 মে'ত মনোনয়ন দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে আৰু 20 মে'ত ভোটগ্ৰহণ কৰা হ'ব। উচ্চতম ন্যায়ালয়ে ভি ভি পেট শ্লিপৰ সৈতে ই ভি এমৰ জৰিয়তে হোৱা ভোটদানৰ 100% ভোটৰ সত্যাসত্য নিৰূপণৰ বাবে অনুৰোধ জনাই দাখিল কৰা কেইবাখনো আবেদন আজি অগ্ৰাহ্য কৰে। উল্লেখযোগ্য যে ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ দীপাংকৰ দত্তাক লৈ গঠিত এখন বিচাৰপীঠে যোৱা 18 এপ্ৰিলত দুদিনজোৰা ব্যাপক শুনানিৰ অন্তত গণতান্ত্ৰিক সংস্কাৰ সংস্থাকে ধৰি বিভিন্ন পক্ষই দাখিল কৰা কেইবাখনো আবেদন সন্দৰ্ভত ৰায় সুৰক্ষিত ৰাখিছিল। 18 এপ্ৰিলত বিষয়টোৰ শুনানি সম্পন্ন হোৱাৰ পাছত 24 এপ্ৰিললৈ ৰায়দান সুৰক্ষিত ৰখা হৈছিল। যোৱা 24 এপ্ৰিলত আদালতে ৰায়দান স্থগিত ৰাখে আৰু কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত নিৰ্বাচন আয়োগৰ পৰা অধিক স্পষ্টীকৰণ বিচাৰে। শুনানিৰ সময়ত বিচাৰপীঠখনে ই ভি এম আৰু ভি ভি পেটৰ কাম কাজ আৰু ইয়াৰ সুৰক্ষা ব্যৱস্থাক লৈ নিৰ্বাচন আয়োগক কেইবাটাও প্ৰশ্ন সোধে। ন্যায়াধীশ খান্নাই নিয়ন্ত্ৰণ গোট অথবা ভি ভি পেটত মাইক্ৰ কণ্ট্ৰলাৰ স্থাপন কৰা আছে নে নাই সেই কথা স্পষ্ট কৰিবলৈ নিৰ্বাচন আয়োগক নিৰ্দেশ দিছিল। ন্যায়াধীশ খান্না আৰু ন্যায়াধীশ দত্তাই আজি বিষয়টো সন্দৰ্ভত সুকীয়াকৈ ৰায়দান কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে কাইলৈ অসমলৈ আহিব। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই কথা সদৰি কৰে। ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী দীপ বায়নৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে গুৱাহাটীত এখন সংবাদমেলত অংশগ্ৰহণ কৰিব। অন্ধ্ৰপ্ৰদেশৰ লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ কালি অন্তিম দিন আছিল। মুঠ 25টা লোকসভা সমষ্টিৰ বাবে 1061 মনোনয়ন দাখিল কৰা হৈছে আৰু 175খন ৰাজ্যিক বিধানসভা আসনৰ বাবে মুঠ 5729গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি এদিনীয়া ভ্ৰমণসূচীৰে অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি জিলাৰ ৰেণিগুণ্টা বিমান বন্দৰত উপস্থিত হৈছে। বিমান বন্দৰত তেওঁক অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যপাল এছ আব্দুল নাজিৰ আৰু অন্যান্য বিভাগীয় বিষয়াসকলে আদৰণি জনায়। ইয়াৰ পাছতে তিৰুমালা দৰ্শনৰ অৰ্থে তেওঁ ৰাওনা হয়। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাষ্ট্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ৰ তৃতীয় সংখ্যক স্নাতক সমাৰোহত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেনছত হ'বলগীয়া এখন খেলত পাঞ্জাব কিংছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ইপিনে যোৱা নিশা হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুই ছানৰাইজাৰ্ছ হায়দৰাবাদক 35 ৰাণত পৰাস্ত কৰে। ছানৰাইজাৰ্ছ হায়দৰাবাদে 207 ৰাণৰ লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 171 ৰানহে কৰিবলৈ সমৰ্থ হয়। হায়দৰাবাদৰ হৈ শ্বাহবাজ আহমেদে সৰ্বাধিক 40 ৰাণ কৰি অপৰাজিত হৈ ৰয়। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ কেমৰুন গ্ৰীণ, কৰণ শৰ্মা আৰু স্বপ্নিল সিঙে 2টাকৈ উইকেট দখল কৰে। ইয়াৰ্ছ দয়াল আৰু উইল জেকছে 1টাকৈ উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেটৰ বিনিময়ত 206 ৰাণ কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ বিৰাট কোহলীয়ে 51, ৰজত পাটিদৰে 50 আৰু কেমৰুন গ্ৰীণে অপৰাজিত 37 ৰাণ কৰে। ৰজত পাটিদৰক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ জয়দেৱ উনাটকটে 3টা, টি নটৰাজনে 2টা আৰু ময়ং মাৰ্কণ্ডে আৰু পেট কামিন্ছে 1টাকৈ উইকেট লাভ কৰে। ডুবাইত চলি থকা 21 সংখ্যক 20 বছৰ অনুৰ্ধ এথলেটিক প্ৰতিযোগিতাৰ দ্বিতীয় দিনটোত কালি ভাৰতীয় পুৰুষ আৰু মহিলাৰ 3000 মিটাৰ ষ্টিপলচেজ ইভেণ্টত আধিপত্য বিস্তাৰ কৰি স্বৰ্ণ পদকৰ সংখ্যা 3লৈ বৃদ্ধি কৰিছে। ভাৰতৰ একতা দে এই শাখাত সোণৰ পদক অৰ্জন কৰাৰ বিপৰীতে ৰণবীৰ সিঙে পুৰুষৰ শাখাত সোণৰ পদক অৰ্জন কৰে। ইয়াৰ পূৰ্বে পুৰুষৰ শ্বটপুট ইভেণ্টত অনুৰাগ সিং কালেৰে সোণৰ পদক অৰ্জন কৰে। ভাৰতীয় এথলীটসকলে কালিৰ প্ৰতিযোগিতাত মুঠ 7টা পদক লাভ কৰে। পুৱাৰ ভাগত RTA মহিলাৰ 10,000 মিটাৰ বেগাই খোজকঢ়াৰ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰে। পাছত থ্ৰৱাৰ্ছ দলে স্বৰ্ণসহ 3টা পদক হস্তগত কৰে। যোৱাবাৰৰ চেম্পিয়ন সিদ্ধাৰ্থ চৌধুৰীয়ে দ্বিতীয় প্ৰয়াসত 19.02 মিটাৰ শ্বৰে ব্ৰঞ্জৰ পদক লাভ কৰে। একেদৰে আমানত কম্বজে ৰূপৰ পদক হস্তগত কৰে। অমন চৌধুৰীয়ে পুৰুষৰ 400 মিটাৰত 47.53 ছেকেণ্ডেৰে ব্ৰঞ্জৰ পদক লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত আজি 12খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ 88খন আসনৰ বাবে ভোটগ্ৰহণ চলি আছে। অসমৰ 5টা সংসদীয় সমষ্টি দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁৱত 9133টা ভোটগ্ৰহণ কেন্দ্ৰত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ চলি আছে। ভি ভি পেট শ্লিপৰ সৈতে ই ভি এমৰ জৰিয়তে হোৱা ভোটদানৰ 100% ভোটৰ সত্যাসত্য নিৰূপণৰ বাবে অনুৰোধ জনাই দাখিল কৰা আবেদন উচ্চতম ন্যায়ালয়ে অগ্ৰাহ্য কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজিৰ খেলত পাঞ্জাব কিংছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।